মাননীয় ন্যায়াধীশ শ্ৰীযুত ৰঞ্জন গগৈ, তেওঁৰ জন্ম হৈছিল 1954 চনৰ 18 নৱেম্বৰত। তেওঁ 1978 চনৰ 28 আগষ্টত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে আৰু সুদীৰ্ঘ 21 বছৰ কাল তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত সাংবিধানিক, কৰ আদি বিষয় আৰু কোম্পানীৰ লগত জড়িত বিষয়ৰ গোচৰত ওকালতি কৰিছিল। 2001 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে তেখেতক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। 2010 চনৰ 9 ছেপ্টেম্বৰত তেওঁক পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল আৰু 2011 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ 2012 চনৰ 23 এপ্ৰিল তাৰিখে ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পায়। তেওঁক 2018 চনৰ 3 অক্টোবৰত ভাৰতৰ মহামান্য মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত কৰা হয়। তেওঁ 2019 চনৰ 17 নৱেম্বৰত অৱসৰ গ্ৰহণ কৰে। ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁক 2020 চনৰ 16 মাৰ্চত ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰে আৰু 2020 চনৰ 19 মাৰ্চত তেওঁক ৰাজ্যসভাৰ মনোনীত সাংসদ হিচাপে শপত গ্ৰহণ কৰে।